এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTA-ৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্ম আটা কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। PM শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিদ্যালয়খনৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, PM শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহ্বান জনায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰঝৰা চাহ বাগিচা আদৰ্শৰম বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতাৰ আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া বিপদসীমাৰ তলতেই আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়াৰ চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত একঁকাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰিছে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আৱদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠই জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰে পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শাই আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথি পত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চিনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।